ইব্ৰীসকলৰ পতিপত্ৰ ৬ অধ্যায়। এতেকে খ্ৰীষ্টৰ বিষয়ে আমি যি প্ৰাথমিক শিক্ষা পালো তাক পাছ পেলাই আহক আমি পৰিপূৰ্ণতাৰ ফালে আগবাঢ়ি যাওঁ। পুনৰাই যেন আমি মৃত কৰ্মৰ পৰা মন পৰিৱৰ্তন আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস, নানা বাপ্তিস্ম আৰু হাত দিয়াৰ বিষয়ে শিক্ষা, মৃত লোকৰ পুনৰুত্থান আৰু স্থায়ী অনন্ত দণ্ডৰ বিষয়ে নতুনকৈ ভিত্তিমূল স্থাপন নকৰোঁ। অৱশ্যে ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম, কিয়নো যিসকলে এবাৰ পোহৰ প্ৰাপ্তি হৈছে তেওঁলোকে স্বৰ্গীয় দানৰ আশ্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ'ল। কিন্তু যিসকলে ঈশ্বৰৰ মংগল বাক্যৰ আশ্বাদ পালে, ভাবি যুগৰ নানা পৰাক্ৰমৰ বিষয়ে জানিলে আৰু তাৰ পাছত ধৰ্মভ্ৰষ্ট হ'ল, তেওঁলোকক নতুনকৈ মন পৰিৱৰ্তনৰ অৰ্থে পুনৰাই গঢ় দিয়া অসাধ্য, কাৰণ তেওঁলোকে নিজৰ অৰ্থে ঈশ্বৰৰ পুত্ৰক পুনৰ ক্ৰোচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে। যি মাটিয়ে তাৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহি লয় আৰু সেই মাটি চহাই কাম কৰাসকলৰ কাৰণে সেই মাটিৰ প্ৰয়োজনীয় শাক পাচলি আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ আশীৰ্বাদ পায়। কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহ'লে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হোৱাৰ ভয় থাকে, তাৰ শেষ গতি জ্বলন। যীচুত আশ্ৰয় লোৱাসকলে পৰিত্ৰাণ পাব। প্ৰিয় বন্ধুসকল, যদিও আমি এইবোৰ কথা কৈছো, তথাপি আপোনালোকৰ বিষয়ে হ'লে আমাৰ এনে দৃঢ় বিশ্বাস আছে যে আপোনালোকৰ অৱস্থা ইয়াতকৈও ভাল আৰু আপোনালোকে যি কৰি আছে সেয়া পৰিত্ৰাণ লাভৰে পদক্ষেপ, কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে আপোনালোকৰ পৰিশ্ৰম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোকসকলৰ প্ৰতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্ৰেম দেখুৱাই আছে, ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে। আমি বিচাৰোঁ আপোনালোক প্ৰত্যেকজনে যেন শেষ পৰ্যন্ত একেধৰণৰ আগ্ৰহ দেখুওৱা লোক হয়, যাতে আপোনালোকে সম্পূৰ্ণকৈ নিশ্চিত হ'ব যে আপোনালোকৰ আশা পূৰ্ণ হ'ব। আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ যিসকলে বিশ্বাস আৰু ধৈৰ্যৰ দ্বাৰা ঈশ্বৰৰ বিধানসমূহ লাভ কৰে আপোনালোক তেওঁলোকৰ অনুকাৰী হওক। ঈশ্বৰৰ প্ৰতিজ্ঞাৰ নিশ্চয়তা। ঈশ্বৰে যেতিয়া আব্ৰাহামলৈ এটি প্ৰতিজ্ঞা কৰিছিল, তেতিয়া ঈশ্বৰতকৈ মহান কোনো নথকাত তেওঁ নিজৰ নামেৰেই শপত খাইছিল। তেওঁ কৈছিল, মই অৱশ্যেই তোমাক আশীৰ্বাদ কৰিম আৰু অতিশয়ৰূপে তোমাৰ বংশও বৃদ্ধি কৰিম। তাতে আব্ৰাহামে ধৈৰ্যৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে। মানুহে নিজতকৈ মহান কোনো ব্যক্তিৰ নামেৰেহে শপত খায়। শপতৰ দ্বাৰাই নিজৰ প্ৰতিজ্ঞা ৰক্ষাৰ নিশ্চয়তা দান কৰিলে তেওঁলোকৰ সকলো বিবাদৰ অৱসান হয়। সেইদৰে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰীসকলক শপতৰ মাধ্যমেদি নিশ্চয়তা দি অধিক স্পষ্টভাৱে দেখুৱাব বিচাৰিলে যে তেওঁৰ সেই উদ্দেশ্য অপৰিৱৰ্তনীয়। ঈশ্বৰে এই কাৰ্য দুটা অপৰিৱৰ্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল, যি বিষয়ত ঈশ্বৰে মিছা কোৱা অসাধ্য। আমি যিসকলে ঈশ্বৰৰ ওচৰত আশ্ৰয় বিচাৰি পলাই গ'লো, আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্ৰচুৰ উৎসাহ পাওঁ, তাৰ কাৰণে কৰিলে। আমাৰ যি আশা আছে সেই আশা আমাৰ আত্মাৰ লংগৰ স্বৰূপ, সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আৰ কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহাপবিত্ৰ স্থানত আমাক প্ৰৱেশ কৰায়। যীচু যিজন মলকিছেদেকৰ ৰীতি অনুযায়ী চিৰকালৰ বাবে মহাপুৰোহিত হ'ল, তেওঁ আমাৰ কাৰণে অগ্ৰগামী হৈ সেই ঠাইত প্ৰৱেশ কৰিলে।